বাইবেল অধ্যয়নৰ এই শিক্ষামূলক অনুষ্ঠান ভক্তি বচনলৈ আপোনাক ওলগ জনাইছো।
আজিৰ দিনটো আপুনি কেনেদৰে পাৰ কৰিলে? খন্তেক চিন্তা কৰি চালে নিশ্চয় জীৱনৰ টনা আজোৰাবোৰৰ মাজত অনেক এনেকুৱা বিষয়বোৰো দেখিব যিবোৰে আপোনাক অলপ সময়ৰ কাৰণে হলেও উৎসাহিত কৰি তুলিছে।
জীৱনৰ স্বাভাৱিক বেদনাবোৰৰ মাজতো প্ৰভু যীশুৱে আপোনালৈ লৈ আহিব পাৰে আন্তৰিক এক শান্তি, মুখ উজ্বলোৱা এক জ্যোতি।
এই শান্তি আৰু জ্যোতিৰে সৈতে প্ৰাণৰ উদ্ধাৰৰ বাৰ্তা লৈ আপোনালৈ আগবঢ়াইছো আজিৰ এই অনুষ্ঠান ভক্তি বচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰো আপুনি ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তি বচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনি আপুনি বাৰু কেনে পাইছে সেই কথা জনাই আমালৈ চিঠি পত্ৰ লিখিবচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আচলতে আগ্ৰহেৰে বাট চাই থাকো। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে সদায় কৰি অহাৰ নিচিনাকৈ খন্তেক প্ৰাৰ্থনা কৰো। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰো। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ। তুমি আমাক প্ৰেম কৰোতা ঈশ্বৰ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত প্ৰাণ দি আমাৰ সকলো পাপৰ প্ৰায়চিত্ত কৰিলে আৰু তৃতীয় দিনা জি উঠি নিজৰ ঈশ্বৰত্বৰ প্ৰমাণ দিলে। আজি তেওঁত বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰিব পৰা হৈছো আৰু তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো তুমি আমাক তোমাৰ বাক্য বুজিবলৈ সহায় কৰা, আমাৰ প্ৰতিজনৰ আগতে নিজক অধিককৈ প্ৰকাশ কৰা, আমাৰ মৰমৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আমি যোৱা অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ দ্বিতীয় কৰিন্থিয়া নামৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিছিলো, নহয় জানো? আজি আমি এই দ্বিতীয় কৰিন্থিয়া পুস্তকৰ দ্বিতীয় অধ্যায়ৰ আলোচনা কৰিবলৈ আগবাঢ়িছো। বাইবেলৰ পৰা পাঠ কৰি দিম দ্বিতীয় কৰিন্থিয়া দ্বিতীয় অধ্যায় প্ৰথম পদ। কিন্তু মই মনৰ দুখেৰে তোমালোকৰ ওচৰলৈ আকৌ নাযাওঁ বুলি নিশ্চয় কৰিলো। পৌলে এই কথা স্বীকাৰ কৰিছে যে কৰিন্থিয়া বিশ্বাসীসকলৰ বিষয়ে শুনিবলৈ পাই পৌল আচলতে খুব হতাশ হৈছিল, কাৰণ তেওঁলোকৰ মাজত নানা ধৰণৰ বেয়া কাম চলি আছিল। গতিকে পৌল যদি আগতেই তেওঁলোকৰ মাজলৈ আহিলেহেঁতেন তেন্তে অতি দুখ মনেৰে আহিব লাগিলহেঁতেন। দুই নম্বৰ পদ, কিয়নো মই যদি তোমালোকক দুখিত কৰো তেন্তে মোক আনন্দিত কৰোতা কোন থাকিব? কেৱল মোৰ দ্বাৰাই দুখিত সেই লোকেইহে হ'ব। পৌল দুখ মনেৰে আহিব খোজা নাছিল। চকুত চকুপানী লৈ যদি তেওঁ আহিলেহেঁতেন তেন্তে কৰিন্থিয়া লোকবিলাকেও মনত অতি দুখ পালেহেঁতেন, গতিকে তেওঁ আহোঁতে পলম কৰিছে বুলি জনাইছে। তিনি নম্বৰ পদ, মোৰ আনন্দত যে তোমালোক সকলোৰে আনন্দ হয়, তোমালোকত এই দৃঢ় প্ৰত্যয় কৰি যিবিলাকৰ পৰা মই আনন্দ পাবলগীয়া তেওঁবিলাকৰ পৰা মই যোৱাকালত যেন মনত দুখ নাপাওঁ, এইকাৰণে তোমালোকলৈ এই কথা লিখিলো। পৌল আনন্দ মনেৰেহে তেওঁলোকৰ মাজলৈ আহিব খুজিছিল। তেওঁলোকে যাতে কু কামবোৰ ত্যাগ কৰি শুধৰণিৰ পথ লয় আৰু সেই আনন্দৰ বাতৰি যাতে তেওঁ শুনিবলৈ পায়, সেই দিনটোলৈ পৌলে বাট চাই আছিল। পৌলে সেইবাবে তেওঁলোকলৈ প্ৰথমখন চিঠি লিখি পঠিয়াইছিল। কৰিন্থিয়া লোকসকলৰ বিষয়ে এতিয়া পৌলে উৎসাহজনক কথা শুনিবলৈ পাইছে আৰু তেওঁৰ মনত আনন্দ হৈছে। চাৰি নম্বৰ পদ, তোমালোক দুখিত হবলৈ নহয়, কিন্তু তোমালোকলৈ মোৰ যি অতি অধিক প্ৰেম তাক তোমালোকে জানিবলৈহে বহু ক্লেশেৰে, হৃদয়ৰ ব্যাকুলতাৰে আৰু অশেষ চকুলোৰে মই তোমালোকলৈ লিখিলো। পৌলে লিখা প্ৰথম চিঠিখনৰ ভাষা অলপ কঠোৰ আছিল, কিন্তু পৌলে তেনেকুৱা কঠিন ভাষা ব্যৱহাৰ কৰিব লগা হৈছিল কাৰণ তেওঁ কৰিন্থিয়া লোকসকলক অতিশয় ভাল পাইছিল। তেনেদৰে লিখিব লগা হোৱাত পৌলে মনত দুখ পাইছিল, কিন্তু যিহেতু তেওঁলোকৰ মাজত কিছুমান বেয়া কাম চলি আছিল সেইবাবে তেওঁ সেই টান কথা লিখিবলগীয়া হৈছিল। আজিও ঈশ্বৰৰ বাক্যৰ পৰিচৰ্যা কৰা প্ৰতিজন লোকে এই কথা মনত ৰখা উচিত। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজত যদি কিবা ভুল আছে তেনেহলে সেইবোৰ আঙুলিয়াই দিবলৈ সংকোচ কৰা উচিত নহয়। এতিয়া আমি পাঁচ নম্বৰ পদটো পাঠ কৰিম। কিন্তু যদি কোনোৱে দুখ দিলে তেওঁ অকল মোকে দিলে এনে নহয়, ভাগে 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 যে বুলিছো তাক অতি দুখী নকৰিবলৈহে কৈছো, তোমালোক সকলোকে দুখ দিলে। ছয় নম্বৰ পদ, এনে মানুহলৈ অধিক ভাগ লোকে দিয়া শাস্তি তেওঁলৈ আতিব। কৰিন্থিয়া লোকসকলে পৌলৰ কথা শুনিছিল আৰু তেওঁলোকৰ মাজত সেই অনৈতিক কাৰ্যত লিপ্ত থকা মানুহজনক সামাজিকভাৱে বৰ্জন কৰা হৈছিল আৰু সেইটোৱেই উচিত কাম আছিল। তাৰ পাছত সেই অনৈতিক কাৰ্যত লিপ্ত থকা মানুহজনে নিজৰ ভুল বুজি পাই পাপ স্বীকাৰ কৰি ক্ষমা বিচাৰিছিল। এতিয়া তেওঁলোকে কি কৰা উচিত? তেওঁলোকে তেওঁক ক্ষমা কৰা উচিত। সাত আৰু আঠ নম্বৰ পদ, এতেকে তাতকৈ এনে মানুহ অতিৰিক্ত মনৰ দুখত যেন মগ্ন নহয়, এইকাৰণে তোমালোকে তেওঁক ক্ষমা আৰু সান্তনা কৰা ভাল। এইকাৰণে সেই মানুহলৈ তোমালোকৰ প্ৰেম থিৰ কৰিবলৈ মই তোমালোকক মিনতি কৰিছো। সেই ব্যক্তিজন নিজৰ পাপৰ কথা উপলব্ধি কৰি অতিশয় দুখিত হ'ব, তদুপৰি সমাজেও তেওঁক গ্ৰহণ নকৰা কাৰণে তেওঁৰ দুখৰ উপৰি দুখ হ'ব। গতিকে পৌলে কৈছে, এতিয়া তোমালোকে সেই মানুহজনক আকৌ আঁকোৱালি লৈ সমাজভুক্ত কৰি লোৱা। গালাতিয়া বিশ্বাসীসকললৈ পৌলে লিখিছিল, হে ভাইবিলাক, কোনো মানুহ যদি কোনো অপৰাধত পৰে তেন্তে আত্মিক যি তোমালোক, তোমালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক আকৌ সুস্থ কৰা। পাছে জানো তুমিও পৰীক্ষাত পৰা, এইকাৰণে নিজক চাবা। গালাতিয়া ছয় অধ্যায় এক নম্বৰ পদ। প্ৰিয় শ্ৰোতা, আমি কিন্তু এটা কথা সদায় মনত ৰখা উচিত যে আনৰ দুখ আমি সহজে দেখিবলৈ পাওঁ, নিজৰ গাত থকা দুখ আমাৰ চকুত নপৰে। যিকোনো বিশ্বাসীয়ে পাপত পতিত হোৱাৰ সম্ভাৱনা থাকে, গতিকে প্ৰতিজন লোকেই সাৱধান হোৱা উচিত। তদুপৰি এবাৰ পাপত পতিত হোৱা লোকে যেতিয়া নিজৰ পাপ বুজি পাই অনুতাপ কৰি ক্ষমা বিচাৰে, তেতিয়া তেনেকুৱা মানুহক গ্ৰহণ কৰি ল'বলৈও আমি সংকোচ কৰা উচিত নহয়, কাৰণ সেই মানুহজনক ঈশ্বৰে যেতিয়া ক্ষমা কৰে আমিও ক্ষমা কৰিবলৈ আগবাঢ়ি যোৱা উচিত। আমাৰো সেই মানুহজনৰ নিচিনা অৱস্থা হ'ব পাৰে, সেই কথা আমি মনত ৰখা উচিত আৰু অতিশয় সাৱধান হোৱা উচিত। ন নম্বৰ পদৰ পৰা এঘাৰ নম্বৰ পদলৈকে পাঠ কৰি দিছো, কিয়নো সকলো কথাত তোমালোক আজ্ঞাধীন হোৱা নে নোহোৱা তাৰ প্ৰমাণ পাবৰ আশয়েৰে লিখিলো। কিন্তু তোমালোকে যাৰ যি দুখ ক্ষমা কৰা তাক ময়ো ক্ষমা কৰোঁ, কিয়নো ছয়তানে যেন আমাৰ ওপৰত চল নাপায়, এই নিমিত্তে মই যদি কিবা ক্ষমা কৰিলো তেন্তে যি ক্ষমা কৰিলো খ্ৰীষ্টৰ সাক্ষাতে তোমালোকৰ নিমিত্তেই তাক কৰিলো, কাৰণ তাৰ পৰিকল্পনা আমি নজনা নহওঁ। পৌলে কৰিন্থিয়া লোকসকলক নানা ধৰণৰ আজ্ঞা আৰু দিহা পৰামৰ্শ দিছিল। তেওঁলোকে সকলোবোৰ আজ্ঞা পালন কৰাটো পৌলে বিচাৰিছিল। কিছুমান আজ্ঞা আৰু দিহা মানি লোৱাটো সহজ, যেনে অপৰাধী ব্যক্তিজনক সমাজৰ পৰা বাহিৰ কৰা। কিন্তু সেই মানুহজনক আকৌ ক্ষমা কৰি সমাজৰ মাজত গ্ৰহণ কৰি লোৱা কামটো সহজ নহয়, কাৰণ আনৰ দুখ আঙুলিয়া দিবলৈ আমি সহজ পাওঁ কিন্তু ক্ষমা কৰিবলৈ আমি টান পাওঁ। কিন্তু পৌলে বিচাৰিছে, তেওঁলোকে যিহেতু আগৰ কথাটো মানিছিল, গতিকে এতিয়া এই কথাটোও মানিব লাগে। এতিয়া সেই মানুহজনক তেওঁলোকে গ্ৰহণ কৰা উচিত, তেতিয়াহে তেওঁলোকে পৌলৰ সকলো কথা মানি লোৱা হ'ব। তদুপৰি পৌলে এই কথাও জনাইছে, সকলো বিষয়ত তেওঁলোক একমত হোৱা উচিত, আনকি আনক ক্ষমা কৰা বিষয়তো। পৌলে এইবুলিও সাৱধান কৰি দিছে যে এই বিষয়টোলৈ মতানৈক্য হলে ছয়তানে চল পাব। ছয়তানে সদায় নানা ধৰণৰ কূট কৌশলেৰে খ্ৰীষ্টীয় বিশ্বাসীসকলক বিভ্ৰান্ত কৰিবলৈ আৰু বিভাজিত কৰিবলৈ চেষ্টা কৰে। কেতিয়াবা ছয়তানে আমাক পাপৰ প্ৰতি চকু মুদি থাকিবলৈ প্ৰভাৱিত কৰে। আমাৰ মাজত চলি থকা পাপ কৰ্মবোৰ উপেক্ষা কৰি থাকিবলৈ আমি ছয়তানৰ দ্বাৰা প্ৰভাৱান্বিত হৈ পৰাৰ ফলত তেনেকুৱা কাম আমাৰ মাজত চলি থাকিব পাৰে আৰু গোটেই সমাজখনৰেই ক্ষতি হ'ব পাৰে। আমাৰ মাজত এনেকুৱা বহুতো উদাহৰণ আছে। পাপৰ পথ ত্যাগ কৰা লোকক ক্ষমা কিন্তু কৰিবই লাগিব, কিন্তু অতি দুখৰ কথা এইয়ে যে আমাৰ মাজৰ বহুতো লোকে আনক কোনোমতেই ক্ষমা কৰিব নোখোজে। আনৰ পাপৰ প্ৰতি চকু মুদি থকাটো যেনেদৰে ছয়তানৰ কাম, মন পালটন কৰি পাপৰ পথ ত্যাগ কৰা লোকক ক্ষমা কৰিবলৈ অস্বীকাৰ কৰাটোও ছয়তানৰ কাম। আনক কোনোপধ্যেই ক্ষমা কৰিব নোৱাৰা স্বভাৱটোৰ কাৰণেই আজি বহুতো খ্ৰীষ্টীয় বিশ্বাসী লোক ছয়তানৰ হাতৰ পুতলা যেন হৈ পৰা আমি দেখিবলৈ পাওঁ। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৱে শিষ্যসকলক প্ৰাৰ্থনা কৰিবলৈ শিকাওঁতে এনেদৰে প্ৰাৰ্থনা কৰিবলৈ কৈছিল, আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলো তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা। অৰ্থাৎ আমি যদি আনক ক্ষমা কৰোঁ তেতিয়াহে আমিও ঈশ্বৰৰ পৰা ক্ষমা প্ৰাৰ্থনা কৰাৰ নৈতিক অধিকাৰ পাওঁ। প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা প্ৰতিজন লোকেই নিজ নিজ পাপৰ ক্ষমা লাভ কৰে, গতিকে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই আনকো ক্ষমা কৰিবলৈ শিকিব লাগে। এটা কথা আমি সদায় মনত ৰখা উচিত, আমি সকলো লোকেই কিবা নহয় কিবা ভুল কৰিব পাৰোঁ। প্ৰভু যীশুক বিশ্বাস কৰি তেওঁকেই ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি নতুন জন্ম লাভ কৰাৰ পাছতো আমি কেতিয়াবা পাপত পতিত হ'ব পাৰোঁ, কাৰণ আমাৰ পুৰণি প্ৰকৃতি, মাংসিক স্বভাৱ আমাৰ লগত থাকেই। গতিকে আন কোনো লোকে যি পাপ কৰে তেনেকুৱা পাপ কৰিব পৰা ক্ষমতা আমাৰ মাজতো থাকে। আমি সাৱধান নহলে আমিও তেনেধৰণৰ পাপত পতিত হ'ব পাৰোঁ। সেইবাবেই বাইবেলত লিখিছে, আমাৰ পাপ নাই বুলি যদি কওঁ তেন্তে আমি নিজেই নিজকে ভুলাওঁ আৰু আমাৰ অন্তৰত সত্যতা নাই। কিন্তু আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক সূচী কৰে। আমি পাপ কৰা নাই বুলি যদি কওঁ তেন্তে তেওঁক মিছলীয়া পাতোঁ আৰু আমাৰ অন্তৰত তেওঁৰ বাক্য নাই। প্ৰথম যোহন প্ৰথম অধ্যায় 8-10 আমি কোনেও নিজকে সম্পূৰ্ণ নিষ্পাপ বুলি ক'ব নোৱাৰোঁ, কিন্তু আমি পাপ কৰিলে যদিহে আমি অনুতাপ কৰোঁ আৰু সেই পাপ স্বীকাৰ কৰি ক্ষমা বিচাৰোঁ তেতিয়া পিতৃ ঈশ্বৰে আমাৰ পাপ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক সূচী কৰে, আমাক সম্পূৰ্ণৰূপে গ্ৰহণ কৰে। গতিকে আমি এই কথা মনত ৰাখিয়েই আনক ক্ষমা কৰিবলৈ শিকা উচিত। আন কোনো ব্যক্তিয়ে পাপত পতিত হৈ পাছত অনুতাপ কৰি পাপ স্বীকাৰ কৰি ক্ষমা বিচাৰিছে যদি ঈশ্বৰে সেই ব্যক্তিক সম্পূৰ্ণৰূপে সূচী কৰি ধাৰ্মিক বুলি গণ্য কৰিছে, গতিকে আমিও সেই ব্যক্তিক সম্পূৰ্ণৰূপে গ্ৰহণ কৰিবলৈ আগবাঢ়িব লাগিব, কাৰণ ঈশ্বৰে তেওঁক ক্ষমা কৰিছে। এনেদৰে মন পালন কৰা ব্যক্তিক আত্মিকভাৱে পুনৰ সংস্থাপিত কৰা কামটোও এটা আত্মিক পৰিচৰ্যা আৰু এইটো অতি মহান পৰিচৰ্যা। প্ৰিয় শ্ৰোতা, আপোনাৰ বাৰু অপব্যয় পুত্ৰৰ কাহিনীটো মনত আছেনে? সেই কাহিনীটোত আমি পঢ়িবলৈ পাইছিলো যে বহুদিন দূৰদেশত থাকি পাছত অনুতাপ কৰি নিজৰ পিতৃৰ ঘৰলৈ পুনৰ উভতি অহা সেই অপব্যয় পুত্ৰজনক পিতাকে অতি মৰমেৰে আঁকোৱালি লৈছিল আৰু আনন্দ উৎসৱৰ আয়োজন কৰিছিল। পিতাকে কৈছিল, এই মোৰ ল'ৰা মৰা হৈও পুনৰাই জিলে, হেৰুৱা হৈও পোৱা হ'ল। Luke 15:24। ঠিক একেদৰে আমাৰ মাজৰ কোনো ব্যক্তি যদি পাপত পতিত হৈ পাছত মন পালন কৰি ঈশ্বৰৰ ক্ষমা লাভ কৰে তেন্তে তেনে ব্যক্তিক আমাৰ সহভাগিতালৈ পুনৰ ঘূৰাই আনিবলৈ পাই আমি অতি আনন্দ কৰিব লাগে। ঈশ্বৰে তাকেই বিচাৰে। কিন্তু দুখৰ কথা কি জানেনে? সেই অপব্যয় পুত্ৰৰ ডাঙৰ ককায়েকে কিন্তু সেই আনন্দ উৎসৱত যোগ দিয়া নাছিল, ভায়েকক তেওঁ গ্ৰহণ কৰি ল'ব পৰা নাছিল। আজি আমাৰ মাজতো এনেকুৱা অনেক লোক আছে আৰু তাৰ ফলত আমাৰ মণ্ডলীসমূহত নানা ধৰণৰ সমস্যা চলি থকা আমি দেখিবলৈ পাওঁ। এতিয়া আমি 12 পদটো পঢ়ি দিছো। খ্ৰীষ্টৰ শুভবাৰ্তাৰ কাৰণে মই ট্ৰোৱালৈ আহিলত প্ৰভুত মোলৈ এখন দুৱাৰ মুকলি হোৱাটো, মোৰ ভাই তিতক নোপোৱাত মোৰ আত্মাত একো শান্তি নাপালো। পৌলে কৰিন্থত থকা বিশ্বাসীসকললৈ নিজৰ অভিজ্ঞতাৰ বিষয়ে লিখিছে। কৰিন্থৰ লোকসকলে বহুদিন ধৰি আশা কৰি আছিল পৌল যাতে তেওঁলোকৰ মাজলৈ আহে, কিন্তু আহিব পৰা নাছিল। পৌলে জনাইছে যে তেওঁ ট্ৰোৱালৈ আহিছিল। ঈশ্বৰে তেওঁক বিশেষভাৱে বাছি লৈছিল খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰিবলৈ, বিশেষকৈ পৰজাতি অৰ্থাৎ অনা যিহুদী লোকবিলাকৰ আগত। ট্ৰোৱালৈ তেওঁ আহিছিল শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ আৰু তাতে তেওঁ শুভবাৰ্তা প্ৰচাৰ কৰাৰ এটা ডাঙৰ সুবিধা পাইছিল আৰু সেইকাৰণে তেওঁ তাতেই ব্যস্ত থকা কাৰণে সময়মতে কৰিন্থলৈ আহিব পৰা নাছিল। ঈশ্বৰে তেওঁক শুভবাৰ্তা প্ৰচাৰৰ বাবে বিশেষ সুবিধা উলিয়াই দিছিল সেই ট্ৰোৱা নামৰ ঠাইখনত। গতিকে সেই সুবিধাৰ সদব্যৱহাৰ তেওঁ কৰিবই লাগিব। কৰিন্থলৈ যাবলৈ ইচ্ছা থাকিলেও তেওঁ যাব পৰা নাছিল। এতিয়া আমি 13 পদটো পাঠ কৰি দিছো। তাতে তেওঁবিলাকৰ পৰা বিদায় লৈ মাকিদনিয়ালৈ আহিলো। পৌলে ট্ৰোৱানগৰত শুভবাৰ্তা প্ৰচাৰ কৰি আছিল। ঈশ্বৰে তেওঁৰ কামত আশীৰ্বাদ কৰিছিল। অনেক লোকে খ্ৰীষ্টক বিশ্বাস কৰি ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিছিল। এই কথাত তেওঁ অতি আনন্দিত হ'ব লাগিছিল। কিন্তু সেই সময়তো পৌলৰ অন্তৰত দুখ লাগি আছিল, কাৰণ কৰিন্থৰ লোকবিলাকৰ বাতৰি লৈ তেতিয়ালৈকে তিত আহি পোৱা নাছিল। কৰিন্থৰ লোকবিলাকৰ বিষয়ে জানিবলৈ পৌল উদগ্ৰীৱ হৈ আছিল। পৌলে তিত অহালৈ যথেষ্ট দিন অপেক্ষা কৰিলে, তিত আহি নাপালে। তেতিয়া পৌলে মাকিদনিয়াৰ ফিলিপি নামৰ ঠাইলৈ গ'লগৈ। 14 পদ, যিজনাই আমাক পৰজাতি হোৱা শত্ৰুৰ দৰে লৈ খ্ৰীষ্টত জয়যাত্ৰা কৰে আৰু আমাৰ দ্বাৰাই তেওঁৰ জ্ঞানৰূপ সুগন্ধ সকলো ঠাইতে প্ৰকাশ কৰে, সেই ঈশ্বৰ ধন্য। ইয়াত এখন অতি সজীৱ আৰু নাটকীয় ছবি দাঙি ধৰিছে পাচনি পৌলে। পৌলে ক'ব খুজিছে যে শুভবাৰ্তা ঘোষণা কৰা কামটো এক জয়যাত্ৰাৰ নেতৃত্ব দিয়াৰ নিচিনা কথা। পৌলে যি সময়ত এই চিঠিখন লিখিছিল সেই সময়ত ৰোমান সাম্ৰাজ্যৰ জয় জয় ময় ময় অৱস্থা আছিল। ৰোমৰ সেনানায়কসকলে বিভিন্ন ঠাই জয় কৰিছিল আৰু কোনো জয় সাব্যস্ত কৰাৰ পাছত যেতিয়া সেই সেনানায়ক ৰোমলৈ উভতি গৈছিল তেতিয়া এক জয়যাত্ৰা কৰি গৈছিল আৰু তাৰ পটভূমিতে এই কথাখিনি লিখা হৈছে। যুদ্ধ জয় কৰাৰ পাছত সেই বিজয়ী নেতাজন ৰোমলৈ উভতি আহে আৰু অতি জাক জমকীয়া জয়যাত্ৰা কৰে। সেই সেনানায়কজন নগৰত তেনেদৰে প্ৰৱেশ কৰে। শুনিবলৈ পোৱা যায় যে কেতিয়াবা এই জয়যাত্ৰা ইমান বিশাল আৰু উৎসৱমুখৰ হৈছিল যে সেই যাত্ৰা আৰম্ভ হৈছিল অতি ৰাতিপুৱাতে আৰু ৰাতিলৈকে চলিছিল। সেই বিজয়ী সেনানায়কজনে যুদ্ধত জয় কৰা জীৱ জন্তু আৰু অন্যান্য লুটত দ্ৰব্য আদি লগত লৈ আহে। সেই জয়যাত্ৰাৰ সমদলটোৰ আগভাগত থাকে যুদ্ধত বন্দী কৰি অনা লোকসকল, যিসকলক মুক্তি দিয়া হ'ব। সেই লোকসকলক মুকলি কৰি দিয়া হয় আৰু তেওঁলোক ৰোমৰ নাগৰিক হয়। সমদলৰ শেষৰ পিনে থাকে বন্দী কৰি অনা সেইসকল লোক, যিসকলক হত্যা কৰা হ'ব। এই জয়যাত্ৰাৰ সময়ত সদায় সুগন্ধি দ্ৰব্য জ্বলোৱা হৈছিল। সেই যুদ্ধত জয়ী কৰি তোলাৰ বাবে ধন্যবাদ জনাই ৰোমৰ লোকসকলে তেওঁলোকৰ দেৱ দেৱীবোৰৰ আগত ধূপ ধূনা আদি সুগন্ধি দ্ৰব্য জ্বলাইছিল। সেই যুদ্ধজয়ৰ শোভাযাত্ৰা চলি থকা অৱস্থাত সুগন্ধি দ্ৰব্যৰ ধোঁৱাই চাৰিওফালে আৱৰি ৰাখে। পৌলো এজন ৰোমান নাগৰিক আছিল। সেই সময়ত সঘনাই ঘটি থকা এনে জয়যাত্ৰাৰ পটভূমিতেই তেওঁ এই কথা জনাইছে যে খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰা কামটো এনেকুৱা জয়যাত্ৰাৰ নিচিনা। যিজনাই আমাক খ্ৰীষ্টত জয়যাত্ৰা কৰে সেই ঈশ্বৰ ধন্য। কি সুন্দৰ কথা নহয়নে বাৰু? যদি আপুনি খ্ৰীষ্টত আছে, যদি তেওঁতেই আশ্ৰয় লৈছে, তেনেহলে আপুনি কেতিয়াও পৰাস্ত নহয়। পৌলে কৈছে যে ঈশ্বৰে আমাক খ্ৰীষ্টত সদায় জয়যুক্ত কৰে। আমি সকলো সময়তে বাৰু জয়যুক্ত হওঁনে? পৌলৰ ক্ষেত্ৰত কি ঘটিছিল? আমি জানো পৌলে ইফিছ নগৰত যথেষ্ট সফলতা লাভ কৰিছিল, কিন্তু আথিনি নগৰত পৌল সিমান সফল হ'ব পৰা নাছিল। তেনেহলে দুয়োখন ঠাইতে পৌল জয়যুক্ত হোৱা বুলি আমি জানো ক'ব পাৰোঁ? তাৰ উত্তৰ পৌলেই দিছে। পৌলে কৈছে খ্ৰীষ্টত সদায় আমি জয়যুক্ত হওঁ। এই জয় অৱশ্যে জাগতিক দৃষ্টিৰ জয় নহয়, আত্মিক দৃষ্টিতহে এয়া জয়। খ্ৰীষ্টক ক্ৰুচত দিয়াৰ সময়ত জগতে হয়তো ভাবিছিল খ্ৰীষ্টৰ পৰাজয় হোৱা বুলি, কিন্তু সেয়াই আছিল খ্ৰীষ্টৰ জয়, কাৰণ সেই কাৰ্যৰ যোগেদিয়েই মানৱৰ মুক্তিৰ পথ প্ৰস্তুত কৰা হৈছিল, ঈশ্বৰৰ আঁচনি সিদ্ধ হৈছিল আৰু ছয়তান পৰাস্ত হৈছিল। আৰু আমাৰ দ্বাৰাই তেওঁৰ জ্ঞানৰূপ সুগন্ধ সকলো ঠাইতে প্ৰকাশ কৰে। কথাখিনি মন কৰকচোন, খ্ৰীষ্টৰ জ্ঞানৰূপ সুগন্ধ আমাৰ দ্বাৰাই প্ৰকাশ কৰে। খ্ৰীষ্টৰ জ্ঞানৰ সুগন্ধ গোটেই জগততে বিয়পি পৰিব লাগিব, কিন্তু সেই সুগন্ধ বিয়পাই দিয়া কামটো আমাৰ যোগেদিহে ঘটে। সৰ্বশক্তিমান ঈশ্বৰৰ জ্ঞানৰ সুগন্ধ বিয়পাই দিয়া কামত ভাগ ল'বলৈ পোৱাটো কিমান আনন্দৰ কথা ভাবি চাওকচোন। পাপ পংকিলতা হিংসা ঘৃণাৰে ভৰা দুৰ্গন্ধময় পৃথিৱীলৈ সুগন্ধি কঢ়িয়াই আনিব পাৰে মানৱৰ মুক্তিদাতা প্ৰভু যীশুখ্ৰীষ্টইহে। সেই কথা জনাৰ পাছত আৰু সেই কাম তেওঁ আমাৰ যোগেদিয়েই সম্পাদিত কৰিব খোজে বুলি জনাৰ পাছত আমি জানো হাত সাৱটি বহি থাকিব পাৰোঁ? নিশ্চয় নোৱাৰোঁ। আমি অতি অযোগ্য হলেও ঈশ্বৰৰ সেই মহান আঁচনি কাৰ্যকৰী কৰাৰ কামত যেনেদৰে পাৰোঁ ভাগ লোৱা উচিত। জাগতিক দৃষ্টিত আমি বিফল হলেও ঈশ্বৰে খ্ৰীষ্টত আমাক সদায় জয়যুক্ত কৰে। 15 নম্বৰ পদ, কিয়নো পৰিত্ৰাণৰ পাত্ৰ আৰু বিনাশৰ পাত্ৰবিলাকৰ মাজত আমি ঈশ্বৰলৈ খ্ৰীষ্টৰ সুঘ্ৰাণস্বৰূপ। খ্ৰীষ্টৰ জ্ঞানৰূপ সুগন্ধ বিলাই দিয়া আমাৰ কৰ্তব্য, কিন্তু ইয়াত এইবুলিও কোৱা হৈছে যে আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী সুঘ্ৰাণস্বৰূপ। আমি ঈশ্বৰলৈ খ্ৰীষ্টৰ সুঘ্ৰাণস্বৰূপ, অৰ্থাৎ আমি নিজৰ গুণত নহয় কিন্তু খ্ৰীষ্টত আশ্ৰয় লোৱা হেতুকে ঈশ্বৰলৈ সুঘ্ৰাণস্বৰূপ হৈ পৰোঁ। আন এটা কথা মন কৰক, আমি পৰিত্ৰাণৰ পাত্ৰ আৰু বিনাশৰ পাত্ৰবিলাকৰ মাজত খ্ৰীষ্টৰ সুঘ্ৰাণস্বৰূপ। এতিয়া আকৌ সেই জয়যাত্ৰাৰ কথা মনত পেলাওকচোন। জয়যাত্ৰাৰ শোভাযাত্ৰাৰ আগফালে এদল বন্দী লোক আছিল যিসকলক মুকলি কৰি দিয়া হ'ব আৰু ৰোমৰ নাগৰিক কৰি লোৱা হ'ব, আৰু শেষৰ ফালে সেইসকল বন্দী অনা হৈছিল যিসকলক বধ কৰা হৈছিল। প্ৰথম দলটো পৰিত্ৰাণৰ পাত্ৰ আৰু শেষৰ দলটো বিনাশৰ পাত্ৰ, কিন্তু দুয়োটা শ্ৰেণীৰ বন্দীসকলেই সেই জয়যাত্ৰাত ভাগ ল'ব লাগিছিল। 16 নম্বৰ পদ, এওঁবিলাকলৈ মৃত্যুৰ পৰা উৎপন্ন মৃত্যুজনক গন্ধ, তেওঁবিলাকলৈ জীৱনৰ পৰা উৎপন্ন জীৱনদায়ক গন্ধ। যেতিয়া সেই জয়যাত্ৰাৰ সমদলটো আগবাঢ়িছিল, তেতিয়া সুগন্ধি দ্ৰব্যৰ সুবাসে প্ৰথমৰ সেই দলটোলৈ মুক্তিৰ আনন্দ কঢ়িয়াই আনিছিল, আনহাতে পিছৰ দলটোলৈ কঢ়িয়াই আনিছিল মৃত্যুৰ বাতৰি। পৌলে কৈছে, আমি খ্ৰীষ্টীয় বিশ্বাসীসকলে যেতিয়া খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰোঁ, আমিও সেই সুঘ্ৰাণস্বৰূপ হওঁ। আৰু সদায় দুটা দল থাকে, এদল পৰিত্ৰাণৰ পাত্ৰ আৰু আন দল বিনাশৰ পাত্ৰ। যেতিয়া আমি খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰোঁ, তেতিয়া বহুতো লোকে সেই শুভবাৰ্তাত বিশ্বাস কৰি খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰে, সেইটো সুন্দৰ কথা। আমি ইয়াতে জয়ৰ ছবিখন দেখা পাওঁ। এনেদৰে বিশ্বাস কৰা লোকসকলৰ বাবে আমি হৈ পৰোঁ জীৱনৰ পৰা উৎপন্ন জীৱনদায়ক গন্ধ। কিন্তু বহুতো লোকে খ্ৰীষ্টৰ সেই শুভবাৰ্তা অগ্ৰাহ্য কৰে। তেওঁলোকৰ বাবে আমি হৈ পৰোঁ মৃত্যুৰ পৰা উৎপন্ন মৃত্যুজনক গন্ধ। আমিনো মৃত্যুজনক গন্ধ কিয় হওঁ বাৰু? এই কথাটো বুজি পাবলৈ হলে এজন বিখ্যাত প্ৰচাৰকে কোৱা কথা এষাৰ মন কৰক। তেওঁ কৈছিল, মই যীশুখ্ৰীষ্টৰ শুভবাৰ্তাৰ কথা কোৱাৰ পাছত মানুহবোৰক কওঁ, আপোনালোকে যদি যীশুখ্ৰীষ্টক গ্ৰহণ নকৰাকৈ এই ঠাইৰ পৰা ওলাই যায়, তেনেহ'লে ময়েই আপোনালোকৰ ডাঙৰ শত্ৰুৰ নিচিনা হ'ম, কাৰণ মই আপোনালোকক যীশুখ্ৰীষ্টৰ কথা ক'লো, তেওঁৰ যোগেদিয়েই পৰিত্ৰাণ লাভ কৰা যায় বুলিও জনাই দিলোঁ। গতিকে আপোনালোকে যেতিয়া ঈশ্বৰৰ আগত জবাবদিহি দিব লাগিব, তেতিয়া যীশুখ্ৰীষ্টৰ কথা শুনাৰ সুবিধা পোৱা নাছিল বুলি ক'ব নোৱাৰিব। অৰ্থাৎ যীশুখ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰা লোকজন খ্ৰীষ্টক অগ্ৰাহ্য কৰা অবিশ্বাসী লোকসকলৰ বাবে মৃত্যুজনক গন্ধৰ নিচিনা। কিন্তু আমি সকলো মানুহেই খ্ৰীষ্টৰ জয়যাত্ৰাৰ সমদলত আছো। বহুতো লোকক মুকলি কৰি দিয়া নহ'ব আৰু তেওঁলোক দণ্ডৰ পাত্ৰ হ'ব, কাৰণ তেওঁলোকে শুভবাৰ্তাত বিশ্বাস কৰা নাই। কিন্তু আমাৰ দশা যিয়েই নহওক, এতিয়া আমি সকলোৱে জয়যাত্ৰাৰ সমতলত আছো। এই জয়যাত্ৰা খ্ৰীষ্টৰ জয়যাত্ৰা, কাৰণ তেওঁ ইতিমধ্যেই চয়তানক পৰাস্ত কৰিলে, মৃত্যুক জয় কৰিলে আৰু আমাৰ বাবে মুক্তি সম্ভৱপৰ কৰি তুলিলে। তেওঁৰ আগত এদিন সকলোৱে আঁঠু ল'ব আৰু সকলো জীৱাই স্বীকাৰ কৰিব লাগিব তেওঁ এই প্ৰভু বুলি। প্ৰতিজন ব্যক্তিয়েই এদিন যীশুখ্ৰীষ্টৰ আগত মূৰ নত কৰিব লাগিব, নিজৰ পৰিত্ৰতা হিচাপেই হওক বা দণ্ড দিওঁতা বিচাৰক হিচাপেই হওক। এওঁবিলাকলৈ মৃত্যুৰ পৰা উৎপন্ন মৃত্যুজনক গন্ধ, তেওঁবিলাকলৈ জীৱনৰ পৰা উৎপন্ন জীৱনদায়ক গন্ধ। আজি প্ৰভু যীশুৰ শুভবাৰ্তাৰ সুগন্ধ বিয়পি আছে আমাৰ নিচিনা অযোগ্য বিশ্বাসীসকলৰ যোগেদি। কিন্তু এই সুগন্ধ কিছুমানৰ বাবে জীৱনদায়ক সুগন্ধ, কিছুমানৰ বাবে মৃত্যুজনক গন্ধ। 17 নম্বৰ পদ, আৰু এনে কৰ্মৰ যোগ্য কোন আছে? কিয়নো অধিকভাগ মানুহৰ দৰে আমি ঈশ্বৰৰ বাক্যত ভাজ দিওঁতা নহওঁ, কিন্তু অকপটতাৰে কোৱাৰ দৰে আৰু ঈশ্বৰৰ পৰা শিক্ষা পাই কোৱাৰ দৰে আমি ঈশ্বৰৰ সাক্ষাতে খ্ৰীষ্টত কথা কওঁ। পৌলে অতি উত্তেজিতভাৱে কৈ উঠিছে, এই কাম কৰাৰ বাবে যোগ্যনো কোন আছে? খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰাৰ যোগ্যতা আচলতে আমাৰ কাৰো নাই, এই কাম কৰিবলৈ পোৱাৰ সৌভাগ্যও নাই। আজি মানুহে জাগতিক সা সন্মান বিচাৰি হাবাথুৰি খাই ফুৰে, কিন্তু খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰা কামত ব্যৱহৃত হোৱাতকৈ আৰু ডাঙৰ সন্মানজনক পদবী একো নাই, কাৰণ খ্ৰীষ্টই আমাক সদায় জয়যুক্ত কৰে। আমি যেতিয়া ঈশ্বৰৰ মহান বাক্য বিলাওঁ, সেই বাক্য সম্পূৰ্ণ নিভাজ আৰু শুদ্ধভাৱে বিলাব লাগে, সম্পূৰ্ণ নিষ্ঠা সহকাৰে ঈশ্বৰৰ বাক্য বিলাব লাগে। ঈশ্বৰৰ আত্মাই আমাক যেনেদৰে শিকায় ঠিক তেনেদৰে, আৰু এই বাক্য বিলাব লাগে সম্পূৰ্ণ নিস্বাৰ্থভাৱে। পাচনি পৌলে তাকেই কৰিছিল। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টৰ জয়যাত্ৰাত দুদল লোক আছে, এদল জীৱন পোৱা আৰু আন দল ধ্বংসমুখী, মৃত্যুমুখী। আপুনি বাৰু কোনটো দলত আছে ভাবি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে। এই বাক্যই আপোনাক জীৱনৰ সঠিক দিশেৰে আগবাঢ়ি যাওঁতে সহায় কৰিব বুলি আশা কৰিছো।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা,
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
এতিয়া আমি আপোনাৰ প্ৰিয় গীতৰ কাৰ্যসূচী ভক্তিসুৰ আৰম্ভ কৰোঁ আহক।
আজি আমি প্ৰথমতে শুনিবলৈ লৈছো মুকুল বৰাৰ কণ্ঠৰ এই গীতটো। গীতটো অনুৰোধ কৰিছে গোলাঘাট জিলাৰ প্ৰাঞ্জল ভূঞাই।
ক্রুষবিদ্ধ ও বুঝ প্রাণ পাপ অজন্মন্দর বন্দিত কালবাই ফালে নই জেন বই গইছে।
আমার ইমেল অ্যাড্রেসটি হইছে sms ttp@radio882.com। আমার ওয়েবসাইট www.twr.in।
আনেন দেখা অবস্থান অসীন গুপুত কুঠার পরিচয় জানো পরিষ্কার স্বরূপ লুকুয়া মুখা পিন্ধুয়া নাটকর ভদ্র চরিত্র নায়ক খনায়ক সকলো নগ্ন যিশু হল যদৃশ্ধ।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
আত্ম পৰিচয়ৰ বৃত্তি সদ্মভূষণৰ কৃতি যিশুতে কৰা স্বীকৃতি তেওঁহে পাৰিব পৰাগ তুলিব তেওঁৰ তেজহে কৰে শুদ্ধ প্ৰকৃত জীৱনৰ হ'ব আৰম্ভ যিশু যদৃশ্ধ।
এই ভক্তিসুৰ কাৰ্যসূচীত আপুনিও নিজৰ প্ৰিয় গীতটি শুনিব পাৰিব। তাৰ বাবে আমাৰ টেলিফোন নম্বৰ 9954046275 ফোন কৰি আপোনাৰ প্ৰিয় গীতটিৰ বিষয়ে জনাব।
ভক্তিসুৰত শুনিবলৈ লোৱা দ্বিতীয়টো গীতত কণ্ঠদান কৰিছে কৰ্নেলিয়াছ বসুমতাৰীয়ে। গীতটো অনুৰোধ কৰিছে গোৱালপাৰা জিলাৰ শ্ৰোতা অশ্বিনী খাটলাৰী।
কাকলে আহিছো পিতা আজি মোক জিৰণি দিয়া, তোমাৰ কৰুণা মাগিছো পিতা তুমি মোক কাব দিয়া।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
জীৱন বাট ইমান নিৰাশা মাথো দুখেৰে ভৰা, প্ৰতি ক্ষণে মোরে জীবন আজি সপিলু যিশু তোমারে কাহ, প্রতিশ্রুতি মোর তোমার শরণ চলি তোমারে পথ, মাথু আজি তোমার প্রেমেরে জীবন পূর্ণ করা, মাথু আজি তোমার প্রেমেরে জীবন পূর্ণ করা, তোমার কাখলে আহিছো পিতা আজি মোক চিরনি দিয়া, তোমার করুণা মাগিছো পিতা তুমি মোক চিরনি দিয়া, তুমি মোক কাবো।